এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। বিকাশৰ বাৰদিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ হালমৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ডঃ মানিকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ ছাত্ৰীৰ মাজত স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছে। মন্ত্ৰীগৰাকী বিয়লিৰ ভাগত বঙাইগাঁও আৰু ধুবুৰী জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মাজুলীত নন্দিতা গাৰ্লোচা, শিৱসাগৰত ডাঃ ৰনুজ পেগু, দক্ষিণ হালমৰাত কেশৱ মহন্ত, ওদালগুৰিত উৰ্খাও গৌৰা ব্ৰহ্ম আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিকাশৰ বাৰদিন কাৰ্যসূচীৰ অধীনত স্কুটি আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশন এইবাৰ এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বিটিচিৰ বিধায়িনী ভৱনত বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অহা ফেব্ৰুৱাৰীত এদিনৰ বাবে হ'বলগীয়া এই বাজেট অধিৱেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব। এই উপলক্ষে কোকৰাঝাৰৰ বডৌফা নগৰৰ বিধায়িনী ভৱনত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বাজেট অধিৱেশনৰ বাকী দিনকেইটাৰ কাৰ্যসূচী অসম বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ'ব বুলি অসম বিধানসভাৰ প্ৰেছ সচিবে প্ৰকাশ কৰিছে। দক্ষিণ হালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোকৰাডাংগাৰ শিহুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি আজি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা শ্ৰীমহন্তই বাংলাদেশ সীমান্তৰ দ্বিতীয় শাৰীত সুৰক্ষাত নিয়োজিত অসম আৰক্ষীৰ সীমান্ত চকী নিৰ্মাণৰ বাবে জনপ্ৰতিনিধি আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি স্থান বাছনি কৰে। শ্ৰীমহন্তই পাৰঘাট এলেকাৰ সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তব্যৰত জোৱানসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে আজি হাতশিঙিমাৰীৰ কঁঠালবাৰীত নৱনিৰ্মিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ভৱনটো উদ্বোধন কৰে। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰ জিলাতো কাইলৈৰ পৰা 24 নৱেম্বৰলৈ সুশাসন সপ্তাহ পালন কৰা হ'ব। এই সুশাসন সপ্তাহত বিভিন্ন ৰাজহুৱা অভিযোগসমূহৰ সমাধানৰ বাবে জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজহচক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহুৱা সেৱা উন্নীতকৰণৰ বাবে নাগৰিকসকলৰ অমীমাংসিত আবেদনসমূহ শীঘ্ৰে নিষ্পত্তি কৰিবলৈ সকলো বিভাগকে এই সুশাসন সপ্তাহত নিৰ্দেশ দিয়া হৈছে। আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে আজি নিচেই পুৱা ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অভিযান চলাই নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী গোট জামাত উল মুজাহিদিনৰ সৈতে জড়িত 8 জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে কোকৰাঝাৰৰ জয়পুৰৰ নামপাৰাৰ পৰা 4 জন লোকক আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুলিগাঁৱৰ পৰা আন 4 জন জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ব্ৰিছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্ৰিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত 7 উইকেটৰ বিনিময়ত 89 ৰাণ কৰি নাটকীয়ভাৱে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু ভাৰতক দ্বিতীয় ইনিংছত 275 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো উইকেট নেহেৰুৱাকৈ 8 ৰাণ কৰা অৱস্থাত বৰষুণৰ বাবে খেলৰ সমাপ্তি ঘোষণা কৰা হয়। ইয়াৰ আগতে ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 252 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰি 260 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ 10ম উইকেটৰ জুটিত জাছপ্ৰীত বুমৰাহ আৰু আকাশদ্বীপে মুঠ 47 ৰাণ সংগ্ৰহ কৰে। ফলত ভাৰত অষ্ট্ৰেলিয়াতকৈ 185 ৰাণত পিছ পৰি থাকে। অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছ আৰম্ভ কৰি বিপৰ্যয়ৰ সন্মুখীন হয় আৰু 89 ৰাণতে 7টা উইকেট হেৰুৱায় যদিও দলটোৰ অধিনায়ক পেট কামিন্সে ইনিংছ সমাপ্তি ঘোষণা কৰে। ভাৰতৰ হৈ বুমৰাই 18 ৰাণত 3টা উইকেট দখল কৰে। সিৰাজ আৰু আকাশদ্বীপে 2টাকৈ উইকেট দখল কৰে। প্ৰথম ইনিংছত 6টা আৰু দ্বিতীয় ইনিংছত 3টা উইকেট দখল কৰা জছপ্ৰীত বুমৰাক মেন অব দ্য মেচ ঘোষণা কৰা হয়। 5খন খেলৰ শৃংখলাটো 2টা দলে ইতিমধ্যে 1খনকৈ খেলত জয়লাভ কৰিছে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ভাৰতৰ হৈ 38 বছৰীয়া অশ্বিনে 106খন টেষ্ট খেলি 537টা উইকেট অধিকাৰ কৰিছিল। অনিল কুম্বলেৰ পাছত তেওঁ হৈছে টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰোতা। আজি ব্ৰিছবেনৰ গাবাত তৃতীয় টেষ্টৰ সামৰণিত ৰবিচন্দ্ৰন অশ্বিনে তেওঁৰ অৱসৰ গ্ৰহণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁৰ গৌৰৱোজ্জ্বল খেলুৱৈ জীৱনত অশ্বিনে 11খন টেষ্ট খেলত প্লেয়াৰ অব দ্য মেচ সন্মান অৰ্জন কৰিছিল। শ্ৰোতাসকলে বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় যিকোনো অভিযোগ বা পৰামৰ্শ হোৱাটছএপ নম্বৰ 9864055566 আৰু স্থিৰ টেলিফোন নম্বৰ 03612660426 দিব পাৰিব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।